Iya, akah kebani. বাতৰি সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, উত্তৰ প্ৰদেশৰ অযোধ্যাত আজি দীপাৱলীৰ পূৰ্ব সন্ধ্যা ব্যাপক দীপোৎসৱৰ আয়োজন কৰা হৈছে। আয়ুষ মন্ত্ৰালয়ে সকলো নাগৰিককে হাড়ৰ দুৰ্বলতা আৰু ক্ষয়ৰ দৰে ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুৰ্বেদিক উপায় অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে আন ৰাজ্যৰ 8খন বিধানসভা আসনৰ বাবে হ'বলগীয়া উপ নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক নিৰ্দেশ দিছে। ভাৰতৰ তনভীৰ শৰ্মা আজি গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ছোৱালীৰ ফাইনেলত পৰাস্ত হয় আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাৰ্থত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক 7 উইকেটত পৰাস্ত কৰে। উত্তৰ প্ৰদেশৰ অযোধ্যাত আজি দীপাৱলীৰ পূৰ্ব সন্ধ্যা ব্যাপক দীপোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰখনে ৰাম কি পেৰকে ধৰি অযোধ্যাৰ 56টা ঘাটত 26 লাখৰো অধিক চাকি জ্বলাই বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই বছৰ সৰজু নদীৰ পাৰত 2100গৰাকী বেদাচাৰ্যই মহা আৰতি আৰু শ্লোক উচ্চাৰণেৰে আন এটা বিশ্ব অভিলেখ গঢ়াৰো পৰিকল্পনা কৰা হৈছে। ৰাজ্যপাল আনন্দীবেন পেটেলৰ লগতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু বহু কেইগৰাকী মন্ত্ৰী এই অনুষ্ঠানত উপস্থিত থাকিব। এই উৎসৱ উপলক্ষে আজি পুৱাৰে পৰা অযোধ্যাত আধ্যাত্মিকতা, সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতিফলন ঘটা পৰিলক্ষিত হৈছে। চাকেট মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰাত ৰামায়ণৰ 7টা অধ্যায়ৰ আধাৰত প্ৰতীকপট প্ৰদৰ্শন কৰা হৈছে। বিভিন্ন ৰাজ্যৰ পৰা অহা শিল্পীসকলে শোভাযাত্ৰাত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিছে। অবধ বিশ্ববিদ্যালয়ে 33,000 স্বেচ্ছাসেৱকে ঘাটসমূহত জ্বলোৱা চাকিত শলিত আৰু তেল যোগান ধৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এই ঐতিহাসিক দীপোৎসৱত অংশগ্ৰহণৰ বাবে সকলো জনসাধাৰণক আহ্বান জনাইছে। এই উপলক্ষে সন্ধিয়া লেজাৰ আৰু ড্ৰোন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। আয়ুষ মন্ত্ৰালয়ে সকলো নাগৰিক, বিশেষকৈ বয়োজ্যেষ্ঠ লোক তথা ৰজোনিবৃত্তি হোৱা মহিলাসকলক অষ্টিঅ'পৰোছিছ অৰ্থাৎ হাড়ৰ দুৰ্বলতা আৰু ক্ষয়ৰ দৰে ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুৰ্বেদিক উপায় অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। কাইলৈ পালন কৰিবলগীয়া বিশ্ব অষ্টিঅ'পৰোছিছ দিৱসৰ পাকসন্ধিয়া এটা বিবৃতিযোগে মন্ত্ৰালয়ে কৈছে যে এই অভ্যাসসমূহে নিজৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰি জনসাধাৰণে নিজৰ হাড় শক্তিশালী কৰাৰ লগতে হাড় দুৰ্বল হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। তদুপৰি এই ৰোগৰ সৈতে যুঁজিবলৈ আগতীয়াকৈ প্ৰতিৰোধমূলক যত্ন আৰু সুস্থ জীৱনশৈলী অৱলম্বন কৰিব লাগে, কিয়নো এই ৰোগ সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ স্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। এই বছৰ এই দিৱস পালনৰ উদ্দেশ্য হৈছে হাড় সবল কৰি ৰখাৰ লগতে অষ্টিঅ'পৰোছিছ আয়ুৰ্বেদিক সমাধান সম্পৰ্কে সজাগতা বৃদ্ধি কৰা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অহা মঙলবাৰে আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদ আৰক্ষী কৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিব। 1959 চনৰ 21 অক্টোবৰত লাডাখত চীনৰ সশস্ত্ৰ সৈনিকৰ এটা দলে অতৰ্কিতে আক্ৰমণ চলাই নিহত কৰা 10গৰাকী আৰক্ষী কৰ্মীৰ স্মৃতিত এই দিৱস পালন কৰা হয়। এই উপলক্ষে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু দিল্লী আৰক্ষীৰ জোৱানসকলৰ যুটীয়া কুচকাৱাজৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহ আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাৰ মুৰববীসকলৰ লগতে অন্য বিশিষ্ট ব্যক্তিসকলে আৰক্ষী স্মাৰকত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীয়ে লগতে এই সমাৱেশতো ভাষণ দিব। স্মৃতিচৰণ অনুষ্ঠানৰ অংশ হিচাপে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহে অহা 22-30 অক্টোবৰলৈ ভালেমান কাৰ্যসূচীৰ আয়োজন কৰিছে। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত মাংগলিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। শিল্পীগৰাকীৰ সোণাপুৰৰ কমাৰকুচিৰ সমাধিক্ষেত্ৰত আজি ডিমৰীয়াবাসী ৰাইজে গীতাপাঠ, সংকীৰ্তন, সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে 100গৰাকী নামতি দলে নাম প্ৰসংগ আৰু 100গৰাকী বাঁহীবাদকে শ্ৰদ্ধাঞ্জলি জনায়। নিশালৈ ভাওনা পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। বৃহত্তৰ বৰপেটা সমাজ গুৱাহাটীৰ উদ্যোগত লতাশিল খেলপথাৰত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উপলক্ষে 12 ঘণ্টীয়া অখণ্ড থিয় নাম পৰিৱেশন কৰা হয়। গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ ফৰেনচিক বিজ্ঞানাগাৰৰ খেলপথাৰত জুবিন গাৰ্গৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীতে ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে নিৰ্মাণ কৰা শিল্পীগৰাকীৰ 10 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে আন ৰাজ্যৰ 8খন বিধানসভা আসনৰ বাবে হ'বলগীয়া উপ নিৰ্বাচন স্বচ্ছ আৰু মুক্তভাৱে অনুষ্ঠিত কৰাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক নিৰ্দেশ দিছে। এটা বিবৃতিযোগে আয়োগে কৈছে যে বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 121গৰাকী সাধাৰণ পৰ্যবেক্ষক আৰু 18গৰাকী আৰক্ষী পৰ্যবেক্ষকক নিযুক্তি দিয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ বাবে 122গৰাকী সাধাৰণ পৰ্যবেক্ষক আৰু 20গৰাকী আৰক্ষী পৰ্যবেক্ষক নিযুক্তি কৰিছে। উপ নিৰ্বাচনৰ বাবে 8গৰাকী সাধাৰণ পৰ্যবেক্ষক আৰু 8গৰাকী আৰক্ষী পৰ্যবেক্ষকক নিযুক্তি দিয়া হৈছে। এই পৰ্যবেক্ষকসকলক ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু ভোটাৰসকলৰ ওজৰ আপত্তিসমূহ গ্ৰহণ কৰাৰ বাবে সাজু থাকিবলৈ কোৱা হৈছে। ইয়াৰ লগতে তেওঁলোকক ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি আয়োগে গ্ৰহণ কৰা ব্যৱস্থাসমূহ ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈও কোৱা হৈছে। পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে বেলুচিস্তানৰ বিভিন্ন স্থানৰ পৰা 8জন নাগৰিকক বলপূৰ্বকভাৱে ধৰি কোনো অজ্ঞাত স্থানলৈ লৈ গৈছে। মানৱ অধিকাৰ বেলুচ ইয়াক জেহেতি কমিটীয়ে কালি বেলুচিস্তানত পাকিস্তানী কৰ্তৃপক্ষই বলপূৰ্বকভাৱে সাধাৰণ লোকক ধৰি অজ্ঞাত স্থানলৈ লৈ যোৱা ন্যায় বৰ্হিভূতভাৱে হত্যা আৰু নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে। নাগালেণ্ডৰ নেচনেল ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ NDPP নামৰ ৰাজনৈতিক দলটোৱে নাগা পিপুলছ ফ্ৰণ্ট NPFৰ সৈতে একত্ৰিত হৈ এটা সুকীয়া আঞ্চলিক দল গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই একত্ৰীকৰণৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' নাগা পিপুলছ ফ্ৰণ্টৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে। শেহতীয়া এই ব্যৱস্থাৰ ফলত 60জনীয়া নাগালেণ্ড বিধানসভাত NPFৰ বিধায়কৰ সংখ্যা 34লৈ বৃদ্ধি পালে। কোহিমাত কালি অনুষ্ঠিত NDPPৰ ষষ্ঠ সাধাৰণ সভাত দলটোৰ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। NDPPৰ দলীয় সদস্যসকলৰ লগতে ৰাজ্যখনৰ ভিন ভিন স্থানৰ পৰা আহি সমবেত হোৱা প্ৰতিনিধিসকলে কালিৰ এই অধিৱেশনত অংশগ্ৰহণ কৰে। নাগালেণ্ড চৰকাৰৰ মন্ত্ৰী কেজি কন্যই একত্ৰীকৰণৰ এই সিদ্ধান্ত উত্থাপন কৰি কয় যে এই পদক্ষেপে নাগা জনসাধাৰণৰ আঞ্চলিক ৰাজনৈতিক পৰিচয়ক অধিক শক্তিশালী কৰিব। ভাৰতীয় শ্বেয়াৰ বজাৰত যোৱা সপ্তাহত চেনছেক্স আৰু নিফটি 1.7% বৃদ্ধি পাইছে। বম্বে ষ্টক এক্সচেঞ্জ আৰু নেচনেল ষ্টক এক্সচেঞ্জ দেৱালী আৰু লক্ষ্মী পূজা উপলক্ষে 21 অক্টোবৰত আৰু বালি প্ৰতিবদ উপলক্ষে 22 অক্টোবৰত বন্ধ থাকিব। অৱশ্যে 21 অক্টোবৰত দিনৰ 1:45 পৰা 2:45 মুহূৰ্ত ট্ৰেডিং হ'ব। ভাৰতৰ তন্ভি শৰ্মা আজি গুৱাহাটীত অনুষ্ঠিত BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ছোৱালীৰ ফাইনেলত থাইলেণ্ডৰ অন্নাপত ফিচিটফুনৰ বিৰুদ্ধে পৰাস্ত হয়। প্ৰতিযোগিতাৰ ফাইনেলত তন্ভিয়ে থাইলেণ্ডৰ দ্বিতীয় বাছনিৰ খেলুৱৈগৰাকীৰ হাতত 7-15, 21-15 গেমত পৰাস্ত হয়। 16 বছৰীয়া তন্ভি বিশ্বৰ জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা দেশৰ 5ম গৰাকী খেলুৱৈ। ইয়াৰ পূৰ্বে অপৰ্ণা পোপটে 1996, ছাইনা নেহৱালে 2006 আৰু 2008, চিৰিল বাৰ্মাই 2015 আৰু শংকৰ মথুস্বামীয়ে 2022 এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাৰ্থত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক 7 উইকেটত পৰাস্ত কৰে। বৰ্ষা বিঘ্নিত খেলখনত DLS পদ্ধতিৰ সহায়ত অষ্ট্ৰেলিয়াই 21 অভাৰ এটা বলত 131 ৰানত বিজয় সাব্যস্ত কৰে। বৰষুণৰ বাবে খেলখন 26 অভাৰলৈ সীমিত কৰাত ভাৰতে প্ৰথমে বেট ধৰি 9টা উইকেটৰ বিনিময়ত 136 ৰান সংগ্ৰহ কৰে। দেশ দুখনৰ মাজৰ দ্বিতীয়খন এদিনীয়া 23 অক্টোবৰত এডিলেডত অনুষ্ঠিত হ'ব। ICC মহিলা ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাত আজি ভাৰত ইংলেণ্ডৰ মুখামুখি হৈছে। মধ্যপ্ৰদেশৰ ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলত টছত জিকি ইংলেণ্ডে প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে 289 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 3 অভাৰত 1টা উইকেটৰ বিনিময়ত 13 ৰান সংগ্ৰহ কৰিছে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো একেৰাহে 2খন খেলত পৰাজিত হোৱাৰ পাছত প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ 4ৰ্থ স্থানত আছে। ইংলেণ্ড 3ৰ্থ স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। উত্তৰ প্ৰদেশৰ অযোধ্যাত আজি দীপাৱলীৰ পূৰ্ব সন্ধ্যা ব্যাপক দীপোৎসৱৰ আয়োজন কৰা হৈছে। আয়ুষ মন্ত্ৰালয়ে সকলো নাগৰিককে হাড়ৰ দুৰ্বলতা আৰু ক্ষয়ৰ দৰে ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুৰ্বেদিক উপায় অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে আন ৰাজ্যৰ 8খন বিধানসভা আসনৰ বাবে হ'বলগীয়া উপ নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক নিৰ্দেশ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।